চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে, আৰু এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত আদি জনাই আমালৈ চিঠি পত্ৰ লিখিবচোন। আমাৰ ঠিকনা ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001।
আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিনৰ পৰা বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদিপুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, আৰু যোৱা অনুষ্ঠানত আমি এই আদিপুস্তকৰ 21 নম্বৰ অধ্যায়ৰ পৰা পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলো। আজি আমি আদিপুস্তকৰ 22 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা আলোচনা আগবঢ়াই নিব খুজিছো। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? কিন্তু আহকচোন, বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰো। আমাৰ স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ, কাৰণ তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দিছা। তোমাক শতকোটিবাৰ ধন্যবাদ জনাওঁ, কাৰণ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টৰ জৰিয়তে আমালৈ অনন্ত জীৱনৰ আশীৰ্বাদ বিনামূল্যে আগবঢ়াইছা। এতিয়া আহা পিতা, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলক উপচি পৰাকৈ তুমি আশীৰ্বাদ কৰা। তেওঁলোকৰ সকলো প্ৰয়োজনৰ কথা তুমিহে ভালদৰে জানা, আৰু সেই সকলো তুমিয়েই পূৰণ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আদিপুস্তকৰ 22 নম্বৰ অধ্যায়ত আমি বাইবেলৰ আন এটা উচ্চ শিখৰ পাওঁ। আমি আদিপুস্তকত পৰ্বতৰ চূড়াত বিচৰণ কৰি আছো। 22 নম্বৰ অধ্যায়টো আচলতে আব্ৰাহামে নিজৰ পুত্ৰক বলি দিবলৈ আগবাঢ়ি যোৱাৰ বিৱৰণী। ঈশ্বৰে আব্ৰাহামক নিৰ্দেশ দিছিল নিজৰ পুত্ৰ ইছহাকক বেদীত বলি দিবলৈ, আৰু আব্ৰাহামে সেই কাম কৰিবলৈ আগবাঢ়ি যোৱা দেখি শেষ মুহূৰ্তত ঈশ্বৰে বাৰণ কৰিছিল। এই অধ্যায়ত ঈশ্বৰে আব্ৰাহামক সপ্তম আৰু শেষবাৰৰ বাবে দেখা দিয়া কথা আমি দেখিবলৈ পাওঁ। ইয়াৰ পাছত আৰু ঈশ্বৰে আব্ৰাহামৰ পৰা আৰু অধিক কিবা বিচৰাৰ থল নাছিল। তেওঁ আব্ৰাহামৰ বাবে অনা এয়া আছিল চৰম পৰীক্ষা। যদি আপোনাক বাইবেলৰ 10টা অতি গুৰুত্বপূৰ্ণ অধ্যায়ৰ নাম ক'বলৈ কোৱা হয়, নিঃসন্দেহে আদিপুস্তকৰ ২২ নম্বৰ অধ্যায়টো তাত সন্নিৱিষ্ট কৰিবলৈ আপুনি বিচাৰিব। ইয়াতেই আচলতে নৰবলীৰ প্ৰথম এটা ইংগিত আমি পাওঁ, কিন্তু নৰবলি দিয়া কথাটো ইয়াত ঈশ্বৰে সমৰ্থন কৰা নাই। কিন্তু ইয়াত এই কথাটো দেখুওৱা হৈছে যে ঈশ্বৰে পাপীক উদ্ধাৰ কৰিবলৈ হলে কিবা এটা প্ৰাণ বিসৰ্জন দিবই লাগিব। সেই স্থান লোৱাৰ উপযুক্ত কোনো মানুহ নাই, ঈশ্বৰৰ পুত্ৰহে একমাত্ৰ সেই উপযুক্ত ব্যক্তি। এই কথা আমি মন কৰা উচিত যে পাচনি পৌলে লিখিছে ঈশ্বৰে নিজ পুত্ৰকো নবচালে, কিন্তু আমি তাৰ লগতে যোগ দিব পাৰোঁ যে ঈশ্বৰে কিন্তু আব্ৰাহামৰ পুত্ৰক বচালে আৰু ইছহাকক বলি দিবলৈ নিদিলে। এই অধ্যায়টো গীতমালা ২২ নম্বৰ গীত আৰু যিচয়া ৫৩ নম্বৰ অধ্যায়টোৰ সৈতে সামঞ্জস্য ৰাখিব পাৰি। ইয়াতে আমি যীশুখ্ৰীষ্টৰ ক্ৰুচৰ ছবি দাঙি ধৰা মহান সত্য কেইটামান দেখিবলৈ পাওঁ। কেৱল ইছহাকৰ জন্মই নহয়, ইছহাকক বলি দিবলৈ নিয়া এই ঘটনাটোতো আমি আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ জীৱনৰ সৈতে আচৰিত সাদৃশ্য দেখিবলৈ পাওঁ। এই ঘটনাটোৰ বিষয়ে জাকুবে এটা মন্তব্য কৰিছে যিটো বাইবেলৰ আন ঠাইত লিখা কথাৰ লগত নিমিলা যেন আমাৰ লাগিব পাৰে। পঢ়ি দিম জাকুব ২ নম্বৰ অধ্যায়ৰ ২১ নম্বৰ পদ। আমাৰ পিতৃ আব্ৰাহামে যজ্ঞবেদীৰ ওপৰত নিজ পুত্ৰ ইছহাকক উৎসৰ্গ কৰিলত সেই কৰ্মৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত নহলনে? জাকুব ২ নম্বৰ অধ্যায়ৰ ২১ নম্বৰ পদ। কাৰণ পাচনি পৌলে ৰোমিয়া ৪ নম্বৰ অধ্যায়ৰ ১ৰ পৰা ৩ নম্বৰ পদত এইবুলি লিখিছে, পাঠ কৰি দিম, তেন্তে শৰীৰৰ সম্বন্ধে হোৱা আমাৰ ওপৰ পুৰুষ যি আব্ৰাহাম, তেওঁৰ বিষয়ে আমি কি ক'ম? কিয়নো আব্ৰাহাম যদি কৰ্মৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হ'ল, তেন্তে গৌৰৱৰ কাৰণ তেওঁৰ আছে, কিন্তু ঈশ্বৰৰ আগত নহয়। কাৰণ শাস্ত্ৰই কি কৈছে? আব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰাত সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ'ল। কোন শুদ্ধ, পাচনি পৌল নে জাকুব? দুয়োজনেই শুদ্ধ। প্ৰথমতে আমি এই কথাটো মন কৰিব লাগিব যে দুয়োজনে এই বিষয়ে কৈ আছে, বিশ্বাস। জাকুবে বিশ্বাসৰ কৰ্মৰ কথা কৈ আছে, বিধানৰ কৰ্মৰ কথা কোৱা নাই। পাচনি পৌলে কৈ আছে ঈশ্বৰৰ আগত ধাৰ্মিক বুলি গণিত হোৱা কথাটো। তেওঁ আদিপুস্তক ১৫ নম্বৰ অধ্যায়ৰ পৰা উদাহৰণ দিছে আব্ৰাহামে বিশ্বাসৰ খোজ লোৱাৰ ঘটনাৰ জৰিয়তে। সেই সময়ত একমাত্ৰ ঈশ্বৰেহে তেওঁৰ অন্তৰখন জানিছিল আৰু ঈশ্বৰে দেখিছিল যে আব্ৰাহামে তেওঁক বিশ্বাস কৰিছিল। আদিপুস্তক ১৫ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদত আমি এইবুলি পাইছিলোঁ, পাঠ কৰি দিম, তেতিয়া তেওঁ যীহোৱাত বিশ্বাস কৰিলত যীহোৱাই তাকেই তেওঁৰ পক্ষে ধাৰ্মিকতা বুলি গণনা কৰিলে। আদিপুস্তক ১৫ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদ। আমি দেখা পাওঁ যে আব্ৰাহাম কেইবাবাৰো বিফল হৈছিল আৰু তেওঁৰ ওচৰ চুবুৰীয়াবিলাকে কিজানি কৈছিল, কতা আব্ৰাহামটো অলপো ধাৰ্মিক নহয়। কিন্তু যেতিয়া আব্ৰাহামে তেওঁৰ পুতেকক বলি দিবলৈ লৈ গৈছিল, তেতিয়া আনকি কঠিন হৃদয়ৰ পলেষ্টিয়াবিলাকেও নিশ্চয় মানি ল'ব লগা হৈছিল যে আব্ৰাহামে তেওঁৰ কাৰ্যৰ যোগেদি বিশ্বাস প্ৰদৰ্শন কৰে। জাকুবে কৈছে যে আব্ৰাহাম তেওঁৰ কৰ্মৰ যোগেদি ধাৰ্মিক পৰিগণিত হ'ল। তেওঁ কেতিয়া ধাৰ্মিক বুলি পৰিগণিত হৈছিল? যেতিয়া তেওঁ ইছহাকক বেদীত বলি দিবলৈ আগবাঢ়িছিল। এতিয়া প্ৰশ্ন হ'ল, আব্ৰাহামে জানো সঁচাকৈ ইছহাকক বেদীত বলি দিছিল? তেওঁ আচলতে বলি দিয়া নাছিল, কিন্তু তেওঁ বলি দিবলৈ সম্পূৰ্ণ আগ্ৰহী আছিল, সাজু হৈছিল। তেওঁ বলি দিবলৈ সেইদৰে সম্পূৰ্ণ আগ্ৰহী হৈ থকা কথাটোকেই আচলতে জাকুবে কৈ আছে, আৰু সেইটোৱেই এই কথা প্ৰকাশ কৰে যে আব্ৰাহামৰ কৰ্ম বিশ্বাসৰ কৰ্ম আছিল। জাকুবে আদিপুস্তক ২২ নম্বৰ অধ্যায়ত পোৱা আব্ৰাহামৰ বিশ্বাসৰ কৰ্মৰ কথা কৈ আছে, আৰু পৌলে আদিপুস্তক ১৫ নম্বৰ অধ্যায়ত পোৱা আব্ৰাহামৰ অন্তৰত থকা বিশ্বাসৰ কথাটো কৈ আছে। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম, আদিপুস্তক ২২ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, এইবোৰ ঘটনাৰ পাছত ঈশ্বৰে অব্ৰাহামৰ পৰীক্ষা কৰি তেওঁক ক'লে, হে অব্ৰাহাম, তেওঁ ক'লে, চাওক মই আছো। জাকুবে তেওঁৰ পত্ৰত এই কথা পৰিষ্কাৰ কৰি দিছে যে ঈশ্বৰে মানুহক আচলতে প্ৰলোভনত নেপেলায়। আচলতে ঈশ্বৰে পৰীক্ষা কৰা মানে মানুহৰ বিশ্বাস পৰীক্ষা কৰাৰ কথাটোহে বুজোৱা হৈছে। ঈশ্বৰেও অব্ৰাহামৰ বিশ্বাস পৰীক্ষা কৰিছিল আৰু কিবা এটা কৰিবলৈ কৈছিল। দুই নম্বৰ পদ, তেতিয়া তেওঁ ক'লে, তুমি নিজ পুত্ৰক, তুমি প্ৰেম কৰা তোমাৰ সেই একেটি পুত্ৰ ইছহাককে লৈ মৰিয়া দেশলৈ যোৱা, আৰু সেই ঠাইৰ পৰ্বতবোৰৰ মাজৰ যি এটা পৰ্বতৰ কথা মই তোমাক ক'ম, তাৰ ওপৰতে তাক হোমৰ অৰ্থে বলিদান কৰাগৈ। এই অধ্যায়টোৰ পাছতে আমি পঢ়িবলৈ পাম যে ছাৰাৰ মৃত্যু হৈছিল 127 বছৰ বয়সত। ইছহাক সৰু ডেকা নাছিল। ইছহাক জন্মাৰ সময়ত ছাৰাৰ বয়স আছিল 90 আৰু তেওঁৰ মৃত্যু হৈছিল 127 বছৰ বয়সত, অৰ্থাৎ 37 বছৰ পাৰ হৈ গৈছিল। এই ঘটনাৰ সময়ত ইছহাকৰ অতি কমেও 30 বছৰমান বয়স হৈছিল। তুমি নিজ পুত্ৰক, তুমি প্ৰেম কৰা তোমাৰ সেই একেটি পুত্ৰ ইছহাককে লৈ, এই কথাটোৱে অব্ৰাহাম আৰু লগতে ঈশ্বৰৰ হৃদয়ৰ তাঁৰত কেনে জোকাৰণি আনিছে মন কৰকচোন। তুমি নিজ পুত্ৰক, প্ৰভু যীশুখ্ৰীষ্টই তৃতীয় ঈশ্বৰৰ সেই পুত্ৰৰ স্থান লৈছে। তোমাৰ সেই একেটি পুত্ৰক, প্ৰভু যীশুক ঈশ্বৰৰ একেজাত পুত্ৰ বুলি কোৱা হৈছে। তুমি প্ৰেম কৰা তোমাৰ সেই একেটি পুত্ৰ, প্ৰভু যীশুৱে কৈছিল, পিতৃয়ে মোক প্ৰেম কৰে। মৰিয়া দেশলৈ যোৱা, বহুতো লোকে এই কথা বিশ্বাস কৰে যে এই বিশেষ ঠাইতে বহু শতিকাৰ পাছত মন্দিৰটো নিৰ্মাণ কৰা হৈছিল আৰু সেই ঠাইতে প্ৰভু যীশুক নগৰৰ দেৱালৰ বাহিৰত ক্ৰুচত দিয়া হৈছিল। সেই ঠাইলৈ গ'লে আজি আমি অনুমান কৰিব পাৰোঁ যে গলগথা আৰু মন্দিৰৰ ঠাইৰ মাজত খুব বেছি ব্যৱধান নাছিল, একেটা পাহাৰীয়া অঞ্চলতেই দুয়োখিনি ঠাই। আজিকালি তাৰ মাজেৰে এটা ৰাস্তা নিৰ্মিত হৈছে, কিন্তু আচলতে একেটা পাহাৰ বুলি ক'ব পাৰি। সেই অঞ্চলটোৱেই আছিল মৰিয়া। প্ৰভু যীশু ঠিক সেই ঠাইতেই ক্ৰুচবিদ্ধ হৈছিল বুলি আমি খাটাংভাৱে ক'ব নোৱাৰোঁ, কিন্তু তেওঁ সেই একেটা পৰ্বতীয়া স্থানতেই ক্ৰুচবিদ্ধ হৈছিল বুলি আমি ক'ব পাৰোঁ। অব্ৰাহামে ইছহাকক বলি হিচাপে আগবঢ়োৱা সেই পৰ্বততেই পাছত প্ৰভু যীশু ক্ৰুচবিদ্ধ হৈছিল। যি এটা পৰ্বতৰ কথা মই তোমাক ক'ম, তাৰ ওপৰতেই তাক হোমৰ অৰ্থে বলিদান কৰাগৈ। মুচিৰ দিনলৈকে সেই হোম বলিয়েই একমাত্ৰ বলি আছিল। তাৰ পাছত পাপাৰ্থক বলি আৰু মংগলাৰ্থক বলি যোগ দিয়া হ'ল। ইয়াত হোম বলিয়ে খ্ৰীষ্টক বুজাইছে, অৰ্থাৎ তেওঁনো আচলতে কোন সেইটো বুজাইছে। এইটো আচলতে এটা নৰবলিৰ নিচিনা। গতিকে কোনোবাই ক'ব পাৰে, নৰবলি দিয়াটো বেয়া নহয়নে? নৈতিক দিশৰ পৰা ক'বলৈ গ'লে নৰবলি দিয়াটো নিশ্চয় বেয়া কাম। সেইদিনা ইছহাকক লগত লৈ গৈ থকা অব্ৰাহামক যদি আপুনি সুধিলেহেঁতেন, অব্ৰাহাম ক'লৈনো যায়, অব্ৰাহামে উত্তৰ দিলেহেঁতেন ইছহাকক বলি হিচাপে আগবঢ়াবলৈ, আপুনি নিশ্চয় সুধিলেহেঁতেন, সেইটো বেয়া কাম বুলি আপুনি নাজানে নেকি? অব্ৰাহামে নিশ্চয় ক'লেহেঁতেন, হয়, বেয়া কাম বুলি মই জানি আহিছোঁ। আমাৰ চাৰিওপিনে থকা পৰজাতীয় লোকবিলাকেহে তেনে বলি আগবঢ়ায়। পলেষ্টিয়াবিলাকে মলেকক তেনে নৰবলি আগবঢ়ায়, কিন্তু আমাক তেনেদৰে কৰিবলৈ শিকোৱা হোৱা নাই। তেতিয়া আপুনি নিশ্চয় সুধিলেহেঁতেন, তেনেহ'লে আপুনিনো কিয় এই কাম কৰিবলৈ গৈ আছে? তেওঁ নিশ্চয় ক'লেহেঁতেন, মোক ঈশ্বৰে এই কাম কৰিবলৈ কৈছে, মই খালি সিমানেই জানো, বাকী একো মই বুজি নাপাওঁ। মই ঈশ্বৰৰ সৈতে 50 বছৰ ধৰি চলাচল কৰি আহিছোঁ, তেওঁ মোক কেতিয়াও এৰা নাই আৰু মোৰ বাবে উত্তম কামটোহে তেওঁ মোক সদায় কৰিবলৈ দি আহিছে। মই এইটো বুজা নাই, কিন্তু মই ভাবোঁ ঈশ্বৰে ইছহাকক মৰাৰ পৰা জীয়াই তুলিব, সেই বুলিয়েই মই বিশ্বাস কৰোঁ। এতিয়া 22 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদটো পঢ়িম। তাতে অব্ৰাহামে পুৱাতে উঠি নিজৰ গাধ সজাই নিজ দাসবিলাকৰ দুটাক আৰু নিজ পুত্ৰ ইছহাককো লগত ললে আৰু হোমৰ নিমিত্তে কাঠো ফালি লৈ ঈশ্বৰে যি ঠাইৰ কথা তেওঁক কৈছিল সেই ঠাইলৈকে যাত্ৰা কৰিলে। আব্ৰাহামে ইছহাকক ললে, হোমৰ বাবে কাঠো ললে। চাৰি নম্বৰ পদ, তিনিদিনৰ দিনা আব্ৰাহামে চকু তুলি চাই দূৰৈৰ পৰা সেই ঠাই দেখি সেই ঠাই পাবলৈ আব্ৰাহামৰ তিনিদিন লাগিল। কিন্তু এই কথা আমি মনত ৰখা উচিত যে আচলতে তৃতীয় দিনাখনহে আব্ৰাহামে ইছহাকক মৃত্যুৰ পৰা ঘূৰাই পোৱা যেন হৈছিল। অৰ্থাৎ ইছহাক তিনিদিনৰ আগতে মৰিছিলেই, কিন্তু তৃতীয় দিনা মৃত্যুৰ পৰা জি উঠাৰ নিচিনাহে হৈছিল। পাঁচ নম্বৰ পদ, নিজৰ দাস দুটাক ক'লে, তোমালোকে গাধৰ সৈতে ইয়াতে থাকা, মই আৰু ল'ৰাই সৌখিনিলৈ গৈ সেৱা কৰোঁ, পাছে তোমালোকৰ ওচৰলৈ উলটি আহিম। আচলতে আব্ৰাহাম আৰু ইছহাক অৰ্থাৎ পিতা আৰু পুত্ৰৰ মাজতহে কথাটো হ'ব, আৰু ক্ৰুচতো ঈশ্বৰে সকলো মানুহক আঁতৰ কৰি ৰাখিছিল। সেই ভৰ দুপৰীয়া হোৱা ঘোৰ অন্ধকাৰে মানুহক ক্ৰুচৰ পৰা আঁতৰ কৰি ৰাখিছিল। কোনো মানুহে কাম কৰিব নোৱাৰা ঘোৰ অন্ধকাৰ হৈছিল, আৰু সেই শেষ তিনি ঘণ্টাত ক্ৰুচটো হৈ পৰিছিল এটা বেদী য'ত জগতৰ পাপ বৈ নিয়া ঈশ্বৰৰ মেৰ পোৱালি অৰ্থাৎ যীশুক বলি দিয়া হৈছিল। লেনদেনটো আছিল ক্ৰুচত, পিতৃ আৰু পুত্ৰৰ মাজত। মানুহ আছিল বাহিৰত, তাত অলপো অংশগ্ৰহণ মানুহে কৰা নাছিল। ছবিখন ইয়াতো একে, ইয়াত কেৱল আব্ৰাহাম আৰু তেওঁৰ পুতেক ইছহাক। ছয় নম্বৰ পদ, তেতিয়া আব্ৰাহামে হোমৰ কাঠখিনিলৈ নিজ পুত্ৰ ইছহাকৰ কান্ধত দি অগ্নি আৰু ছুৰীখন নিজৰ হাতত ললে, পাছে দুয়ো একেলগে চলি যাওঁতে। তেতিয়া আব্ৰাহামে হোমৰ কাঠখিনি লৈ নিজ পুত্ৰ ইছহাকৰ কান্ধত দি প্ৰভু যীশুৱেও নিজৰ ক্ৰুচ নিজে কঢ়িয়াব লগা হৈছিল। ইয়াত জুইখিনিয়ে বুজাইছে ঈশ্বৰৰ সুধবিচাৰ, ছুৰীখনে বুজাই সুধবিচাৰ আৰু বলিদান কাৰ্য সম্পাদন কৰা কাৰ্যটো। সাতৰ পৰা আঠ নম্বৰ পদ পঢ়ি দিম, ইছহাকে তেওঁৰ পিতৃ আব্ৰাহামক ক'লে, হে মোৰ পিতৃ। তাতে তেওঁ ক'লে, বোপা চোৱা মই আছো। তেতিয়া সি ক'লে, চাওকচোন জুই আৰু কাঠো আছে, কিন্তু হোমৰ অৰ্থে মেৰ পোৱালি ক'তা? তাতে আব্ৰাহামে ক'লে, বোপা ঈশ্বৰে আপুনি হোমৰ অৰ্থে মেৰ পোৱালি যোগাব। আব্ৰাহামে ইয়াত কৈছে যে ঈশ্বৰেই বলিৰ বাবে মেৰ পোৱালি যোগাব, আৰু তেৰ নম্বৰ পদত আমি পাওঁ যে সঁচাকৈয়ে তেনেকুৱাই ঘটিছিল। জোপোহাত লাগি থকা মতা মেয়াৰ পোৱালি এটাহে ইছহাকৰ সলনি আব্ৰাহামে বলি দিছিল, অৰ্থাৎ মতা মেয়াৰ চাগ এটাহে। অৰ্থাৎ ইয়াত এটা পাৰ্থক্য আছে, আচলতে কেইবা শতিকাৰ পাছতহে ঈশ্বৰে প্ৰকৃত মেয়াৰ পোৱালি যোগাইছিল প্ৰভু যীশুৰ ৰূপত। প্ৰভু যীশুলৈ দেখুৱাই জোহন বাপ্তাইজকে কৈছিল, জগতৰ পাপ বৈ নিয়া ঈশ্বৰৰ মেৰ পোৱালীক চোৱা। ঈশ্বৰে আপুনি হোমৰ অৰ্থে মেৰ পোৱালী যোগাব বুলি আব্ৰাহামে ভৱিষ্যৎবাণী কৰাৰ নিচিনা হৈছিল। আব্ৰাহামে নিজৰ পুত্ৰক বলি দিবলৈ সাজু হৈছিল যদিও তেওঁ আচলতে একো বুজি পোৱা নাছিল। ন নম্বৰ পদ, পাছে সিবিলাক দুয়ো একেলগে চলি গৈ ঈশ্বৰে যি ঠাইৰ কথা তেওঁক কৈছিল সিবিলাকে সেই ঠাই পালেগৈ। আব্ৰাহামে সেই ঠাইতে যজ্ঞবেদী সাজি তাৰ ওপৰত কাঠ সজাই নিজ পুত্ৰ ইছহাকক বান্ধি যজ্ঞবেদীৰ কাঠৰ ওপৰত থলে। সেই সময়ত ইছহাক বয়স্ক পুৰুষ আছিল, গতিকে ইছহাকে বাধ্য হৈ বশ হৈ আব্ৰাহামৰ কথামতে নিশ্চয় কাম কৰিছিল। প্ৰভু যীশুৱেও মোৰ ইচ্ছাৰ দৰে নহয় তোমাৰ ইচ্ছামতেই হওক বুলি ক্ৰুচত প্ৰাণ দিবলৈ আগবাঢ়ি গৈছিল। ঈশ্বৰৰ ইচ্ছা পূৰণ কৰিবলৈকে তেওঁ ক্ৰুচত প্ৰাণ দিছিল। দহ নম্বৰ পদ, তেতিয়া আব্ৰাহামে নিজ পুত্ৰক বধ কৰিবলৈ হাত মেলি ছুৰীখন ললে। আব্ৰাহামে সেই সময়ত নিশ্চয় ক'লেহেঁতেন, এই কামটো অনুচিত বুলি মই জানো, কিন্তু মই ঈশ্বৰৰ বাধ্য হৈ চলিবলৈ শিকিছো। এয়া আছিল আব্ৰাহামৰ জীৱনৰ এটা চৰম সমস্যা। ঈশ্বৰে তেওঁক চাৰিটা সমস্যাৰ মাজেদি পাৰ কৰি আনিছিল। প্ৰথমতে তেওঁক কলডিয়াবিলাকৰ উৰ অঞ্চলৰ পৰা ঈশ্বৰে উলিয়াই লৈ আহিছিল। সেই কামত আব্ৰাহাম দেৰিকৈ হলেও সফল হৈছিল। তাৰ পাছত সমস্যাটো আহিছিল লোটক লৈ। তেওঁ লোটক ত্যাগ কৰিবলগা হৈছিল। তাৰ পাছৰ সমস্যাটো আহিছিল হাগাৰৰ যোগেদি জন্মা সন্তান ইছমাইলক লৈ। ইছমাইলক তেওঁ ভাল পাইছিল যদিও অৱশেষত ত্যাগ কৰিবলগা হৈছিল। আৰু এতিয়া আহি পৰিল চতুৰ্থটো আৰু সকলোতকৈ কঠিন পৰীক্ষাটো। তেওঁক কোৱা হৈছিল ইছহাকক বলি দিবলৈ। কথাটো আব্ৰাহামে বুজি পোৱা নাছিল, কাৰণ ইছহাকৰ যোগেদিয়েই তেওঁৰ বংশ আগবাঢ়ি যাব বুলি আগতে ঈশ্বৰে তেওঁক জনাইছিল। গতিকে ইছহাকক ঈশ্বৰে জীয়াই তুলিব বুলি নিশ্চয় তেওঁ বিশ্বাস কৰিছিল। কিন্তু তেওঁ ঈশ্বৰে কোৱা মতে কাম কৰি আগবাঢ়ি গৈছিল। আব্ৰাহামে আচলতে আক্ষৰিক অৰ্থত পুতেকক বলি দিব লগা নহল। এঘাৰ আৰু বাৰ নম্বৰ পদ, এনেতে আকাশৰ পৰা যিহোৱাৰ দূতে তেওঁক মাতি ক'লে, হে আব্ৰাহাম, আব্ৰাহাম। তেওঁ ক'লে, চাওকচোন মই আছো। তাতে দূতে ক'লে, তুমি ল'ৰাৰ গাত হাত নিদিবা আৰু তুমি তাক একোকে নকৰিবা, কিয়নো তুমি যে ঈশ্বৰৰ ভয়কাৰী লোক তাক মই এতিয়া জানিছো, কাৰণ তোমাৰ পুত্ৰ, তোমাৰ একেটি পুত্ৰকে মোক দিবলৈ অসন্মত নহলা। ঈশ্বৰে জানিছিল আব্ৰাহামে তেওঁক ভয় কৰে বুলি তেওঁৰ কাৰ্যৰ যোগেদি। ইয়াৰ আগলৈকে বিশ্বাসৰ যোগেদি এই কথাটো জানি আহিছিল, কিন্তু এতিয়া কাৰ্যৰ যোগেদিও প্ৰকাশিত হ'ল। আমাৰ অন্তৰত থকা বিশ্বাস ঈশ্বৰে জানে। বিশ্বাস আছেনে নাই সেইটো ঈশ্বৰে জানে, কিন্তু জগতখনে সেইটো বুজি পাব আমাৰ কাৰ্যৰ মাজেদিহে। সেইবাবেই জাকুবে কৈছিল কৰ্মবিহীন বিশ্বাস মৰা বুলি। ঈশ্বৰে আব্ৰাহামৰ বিশ্বাস পৰীক্ষা কৰিছিল, আৰু আমি বিশ্বাস কৰোঁ ঈশ্বৰে নিজৰ লোকবিলাকৰ বিশ্বাস আজিও তেনেদৰে পৰীক্ষা কৰে। আমাৰ বিশ্বাস দৃঢ় কৰিবলৈকে ঈশ্বৰে তেনে কৰে, যাতে আমাক তেওঁৰ কাৰ্যত ব্যৱহাৰ কৰিব পাৰে। তেৰ নম্বৰ পদ, ইয়াত এনেদৰে লিখা আছে, তেতিয়া আব্ৰাহামে চকু তুলি চাই নিজৰ পাছফালে আউলীয়া জোপাত শিং লাগি থকা এটা মতা মেৰ চাগ দেখিলে। তাতে আব্ৰাহামে গৈ সেই মেৰটো আনি নিজ পুত্ৰৰ সলনি তাক হোমৰ অৰ্থে বলিদান কৰিলে। সেই এডেনবাৰীৰ সময়ৰ পৰাই মানুহৰ সলনি পশু মাৰিব লগা কথাটোৱে আঙুলিয়াই আহিছিল মানুহৰ পৰিত্ৰাণৰ অৰ্থে ক্ৰুচত মৰিবলগীয়া প্ৰভু যীশুখ্ৰীষ্টলৈকে। কিন্তু ঈশ্বৰে নৰবলিত কেতিয়াও অনুমোদন জনোৱা নাছিল, কিন্তু ঈশ্বৰে নিজ পুত্ৰক ক্ৰুচত বলি হবলৈ দিলে। পাচনি পৌলে লিখিছে, যিজনাই নিজৰ পুত্ৰকো মৰম নকৰি আমাৰ আটাইৰে কাৰণে তেওঁক শুধাই দিলে, সেইজনাই আমাক অনুগ্ৰহ কৰি তেওঁৰ সৈতে সকলো নিদিবনে? ৰোমিয়া আঠ নম্বৰ অধ্যায়ৰ বত্ৰিশ নম্বৰ পদ। সেই ক্ৰুচটোৱেই হৈছিল বেদী, যি বেদীত জগতৰ পাপ বৈ নিয়া ঈশ্বৰৰ মেৰ পোৱালী অৰ্থাৎ যীশুখ্ৰীষ্টক বলি হিচাপে আগবঢ়োৱা হৈছিল। এইটো মন কৰিবলগীয়া কথা। এতিয়া পঢ়ি দিম চৈধ্য নম্বৰ পদ, আৰু আব্ৰাহামে সেই ঠাইৰ নাম যিহুৱা জিৰি অৰ্থাৎ যিহুৱাই যোগাব ৰাখিলে। এইকাৰণে আজিলৈকে লোকে কয় বোলে যিহুৱাৰ পৰ্বতটোত যোগোৱা হ'ব। বহুতে ভাবে এই ঠাইতেই পাছত চলোমনে মন্দিৰ নিৰ্মাণ কৰিছিল। মূৰৰ লাওখোলা অৰ্থাৎ গলগথা নামৰ ঠাইখনো সেই পৰ্বততেই। তাতেই আব্ৰাহামে নিজ পুত্ৰক বলি হিচাপে আগবঢ়াই দিছিল, আৰু তাতেই পাছত প্ৰভু যীশু ক্ৰুচবিদ্ধ হৈছিল। আব্ৰাহামে ঠাইখনৰ নাম দিছিল যিহুৱা জিৰি অৰ্থাৎ যিহুৱাই যোগাব, আৰু ঈশ্বৰে সঁচাকৈয়ে হস্তক্ষেপ কৰিছিল। পোন্ধৰ আৰু ষোল্ল নম্বৰ পদ, পাছে ঈশ্বৰৰ দূতে আকাশৰ পৰা দুনাই মাত লগাই আব্ৰাহামক ক'লে, যিহুৱাই কৈছে, মই নিজ নামেৰে শপত কৰি কৈছো, তুমি এই কাৰ্য কৰা হেতুকে তোমাৰ পুত্ৰ, তোমাৰ একেটি পুত্ৰকে মোক দিবলৈ অসন্মত নোহোৱা হেতুকে। আব্ৰাহামে সঁচাকৈ বলি দিয়া নাছিল, কিন্তু বলি দিবলৈ সন্মত হৈছিল। আব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰিছিল আৰু কাৰ্যৰ যোগেদি আমাক জনাই দিছে। ঈশ্বৰে কিন্তু আগতেই জানিছিল, কিন্তু আনকো এনেদৰে ঈশ্বৰে জনাইছিল। গতিকে আব্ৰাহামে বলি সঁচাকৈ নিদিওঁতেই ঈশ্বৰে বলি দিয়া বুলিয়েই গণ্য কৰিছিল। আব্ৰাহাম বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হৈছিল, কিন্তু কৰ্মৰ দ্বাৰা মানুহৰ আগত ধাৰ্মিক বুলি গণিত হৈছিল। তেওঁৰ বিশ্বাস তেওঁ প্ৰদৰ্শন কৰিছিল। তোমাৰ একেটি পুত্ৰকে আব্ৰাহামে তেওঁৰ একমাত্ৰ পুত্ৰকেই দিছিল। এই ঘটনাৰ যোগেদি ঈশ্বৰে দেখুৱাইছিল যে খালী ঠাইত থিয় দিবলৈ এজন মানুহ লাগিব, মানৱ জাতিক উদ্ধাৰ কৰিবলৈ সমৰ্থ এজন ব্যক্তি লাগিব। আব্ৰাহামে কৈছিল ঈশ্বৰে মেয়াৰ পোৱালিটো যোগাব। তেওঁলোকে মতা মেয়াৰ ছাগ এটা পালে আৰু তাকেই বলি দিলে। কিন্তু 1900 বছৰ পাছত ঈশ্বৰে খ্ৰীষ্ট ৰূপত এটি মেয়াৰ পোৱালি যোগালে। ঈশ্বৰে আব্ৰাহামৰ হাত বন্ধ কৰিলে আৰু ইছহাকক বলি দিবলৈ নিদিলে, কাৰণ সেইটো ভুল কাম হলহেঁতেন। ঈশ্বৰে আব্ৰাহামৰ পুত্ৰক বচালে, কিন্তু নিজ পুত্ৰ যীশুক নবচাই আমাৰ সকলোৰে পৰিত্ৰাণৰ বাবে ক্ৰুচত বলি দিলে। সেই যীশুক আপুনি আপোনাৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
বাইক আছিল নদীতে, তেওঁ আছিল ঈশ্বৰে হতে।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100১।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100১। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
জীৱন গৰাকী তেওঁহে মানুহৰ পোহৰ, সেই জীৱনে সকলোকে পোহৰ দিবলৈ আহিছিলে তেওঁ যীশুৰূপে। বাইক আছিল নদীতে, তেওঁ আছিল ঈশ্বৰে হতে, আৰু সেই বাইক স্বয়ং ঈশ্বৰ। তেওঁ আহিল যীশুৰূপেৰে মানুহ উধাৰিবলৈ।